এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল পশ্চিমবংগ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কালি 92.67% ভোটদান হয়। ভাৰতে 2026-2027 বৰ্ষত 51,000 কোটি টকাৰো অধিক ধন বিনিয়োগেৰে 62খন জাহাজ সংযোজনৰ পৰিকল্পনা কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি জম্মু টাৱি ৰেলৱে ষ্টেচনৰ পৰা শ্ৰীনগৰ কাটৰা বন্দে ভাৰত এক্সপ্ৰেছ ৰেল সেৱা শুভাৰম্ভ কৰিব। মধ্যপ্ৰদেশৰ ধৰ জিলাত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 12জন শ্ৰমিক নিহত হোৱাৰ লগতে 20জন আহত হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশা ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে মুম্বাই ইণ্ডিয়ানছক 6 উইকেটত পৰাস্ত কৰে। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কালি সুকলমে সম্পন্ন হয়। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি কালি 92.67% ভোটদান হয়। আয়োগে প্ৰকাশ কৰা মতে স্বাধীনতাৰ পিছত পশ্চিমবংগত এয়া সৰ্বাধিক ভোটগ্ৰহণ। বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ৰাজ্যখনত 93.19% ভোটদান হৈছিল। আয়োগে প্ৰকাশ কৰা মতে দুটা পৰ্যায়ৰ মুঠ ভোটৰ শতকৰা হাৰ 92.47%। ইয়াৰ পূৰ্বে 2011 চনৰ বিধানসভা নিৰ্বাচনত পশ্চিমবংগত সৰ্বাধিক 84.72% ভোটগ্ৰহণ হৈছিল। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, নিৰ্বাচন আয়ুক্ত ডঃ এছ এছ সিন্ধু আৰু ডঃ বিবেক যোশীয়ে ভোটগ্ৰহণ নিয়াৰিকৈ পৰিচালনা হোৱাটো নিশ্চিত কৰিবলৈ ৱেবকাষ্টিঙৰ প্ৰক্ৰিয়াৰ ওপৰত চোকা দৃষ্টি ৰাখিছিল। নিৰ্বাচন আয়োগৰ শেহতীয়া নিৰ্দেশনা অনুসৰি ভোটগ্ৰহণ কেন্দ্ৰ এৰাৰ পূৰ্বে প্ৰিজাইডিং বিষয়াসকলে ই চিনেটত ভোটদানৰ তথ্য আপডেট কৰিছিল। ইয়াৰ ফলত ভোটদানৰ শেহতীয়া তথ্য সময়মতে উন্নীতকৰণৰ সম্ভৱ হয়। ভাৰতে 2026-2027 বিত্তীয় বৰ্ষত 51,000 কোটি টকাৰো অধিক ধন বিনিয়োগেৰে 62খন জাহাজ সংযোজনৰ বাবে পৰিকল্পনা যুগুত কৰিছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। কালি নতুন দিল্লীত হাৰ্মুজ প্ৰণালী সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ আন্তঃ মন্ত্ৰালয় পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি শ্ৰীসোণোৱালে অন্য ৰাষ্ট্ৰত দেখা দিয়া প্ৰতিকূল পৰিস্থিতিৰ মাজত নিজৰ স্থিতি শক্তিশালী কৰি ৰখাৰ বাবে দেশৰ জাহাজ চলোৱাৰ ক্ষমতা জৰুৰীভাৱে সম্প্ৰসাৰণৰ আহ্বান জনায়। তেওঁ ভাৰতীয় জাহাজ নিগম আৰু ৰাজহুৱা খণ্ডৰ তেল উদ্যোগসমূহে 59খন জাহাজ অধিগ্ৰহণৰ বাবে গ্ৰহণ কৰা যৌথ প্ৰচেষ্টাৰ বিষয়টোও পৰ্যালোচনা কৰে। শ্ৰীসোণোৱালে কয় যে ভাৰতীয় নাৱিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তা চৰকাৰৰ বাবে শীৰ্ষ অগ্ৰাধিকাৰৰ বিষয় হিচাপে পৰিগণিত হৈ আহিছে। হোৱাইট হাউছে ইৰাণৰ বন্দৰসমূহ সুদীৰ্ঘ সময়ৰ বাবে অৱৰোধ কৰিব বুলি ইংগিত দিয়াৰ লগে লগে ৱাশ্বিংটন আৰু তেহৰাণৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। পেণ্টাগনৰ পৰা প্ৰকাশ পোৱা তথ্য অনুসৰি আমেৰিকাৰ ব্যয় $25 বিলিয়ন অতিক্ৰম কৰাৰ পাছতেই এই কথা প্ৰকাশ পাইছে। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমযোগে ইৰাণক সকিয়নি দি কয় যে পাৰমাণৱিক অস্ত্ৰৰ ভাবুকি অব্যাহত থাকিলে কোনো চুক্তি হোৱাটো সম্ভৱ নহয়। স্থবিৰ হৈ পৰা শান্তি আলোচনাৰ মাজত ইৰাণৰ সৈতে আলোচনা কেৱল টেলিফোনৰ মাধ্যমেৰে বুলি তেওঁ স্পষ্ট কৰে। শেহতীয়া পৰিস্থিতিয়ে অচলাৱস্থাৰ দিশে গতি কৰাৰ সময়তে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী যুদ্ধবিৰতি পৰিকাঠামোৰ অংশ হ'ব লাগিব বুলি আমেৰিকাই চাপ সৃষ্টি কৰি আহিছে। ইয়াৰ বিপৰীতে ইৰাণে কোনো চাপৰ পাৰ্শ্ৱৱৰ্তী হৈ আলোচনা কৰিবলৈ অস্বীকাৰ কৰিছে। দেশখনত এতিয়াও পৰ্যাপ্ত ড্ৰোন আৰু ক্ষেপণাস্ত্ৰৰ ক্ষমতা আছে বুলিও প্ৰকাশ কৰা হৈছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি জম্মু টাৱি ৰেলৱে ষ্টেচনৰ পৰা শ্ৰীনগৰ কাটৰা বন্দে ভাৰত এক্সপ্ৰেছ ৰেল সেৱা শুভাৰম্ভ কৰিব। সম্প্ৰতি শ্ৰীনগৰ আৰু মাতা বৈষ্ণদেৱী কাটৰাৰ মাজত চলি থকা ৰেলখনৰ সেৱা জম্মু টাৱিলৈকে সম্প্ৰসাৰণ কৰা হৈছে। ৰেলখনৰ ডবাৰ সংখ্যা বৰ্তমানৰ 8ৰ পৰা 20লৈ বৃদ্ধি কৰাৰ ফলত যাত্ৰীসকলক সুবিধা হোৱাৰ লগতে যাত্ৰাও সুচল হৈছে। আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে এই পদক্ষেপে পৰ্যটনৰ ক্ষেত্ৰখনক গতি দিয়াৰ লগতে অধিক সংখ্যক যাত্ৰীয়ে শ্ৰীনগৰ আৰু ইয়াৰ সমীপৰ পৰ্যটনস্থলীসমূহ দৰ্শন কৰাৰ সুযোগ লাভ কৰিব। তীব্ৰব্যাপী এই বন্দে ভাৰত ৰেলসমূহ আধুনিক সা সুবিধাৰে সজ্জিত আৰু নয়নাভিৰাম কাশ্মীৰ উপত্যকাৰ মাজেৰে দ্ৰুত, অধিক আৰামদায়ক আৰু নিৰ্ভৰযোগ্য যাত্ৰাৰ সুবিধা প্ৰদান কৰে। অঞ্চলটোৰ প্ৰত্যাহ্বানমূলক ভূখণ্ড আৰু শীতল পৰিৱেশত চলাচল কৰিব পৰাকৈ ৰেলখন বিশেষভাৱে নিৰ্মাণ কৰা হৈছে। ইয়াৰ ফলত 0° চেলচিয়াছৰ তলৰ তাপমাত্ৰাতো যাত্ৰীসকল অসুবিধাৰ সন্মুখীন নহয়। এই পদক্ষেপৰ ফলত পেহেলগাম, গুলমাৰ্গ আৰু সোণমাৰ্গৰ দৰে পৰ্যটনস্থলীসমূহলৈ পৰ্যটকৰ যাত্ৰা অধিক সুচল হ'ব বুলি আশা কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মধ্যপ্ৰদেশৰ ধৰ জিলাত যোৱা নিশা হোৱা এটা পথ দুৰ্ঘটনাত এখন যাত্ৰীবাহী বাহন বাগৰি পৰাৰ ফলত 12 শ্ৰমিক নিহত হোৱাৰ লগতে 20 আহত হয়। প্ৰাথমিক তথ্য অনুসৰি ধৰ জিলাৰ বাগাদ্ৰৰ পৰা 35 শ্ৰমিক কঢ়িয়াই আনি থকা অৱস্থাত চিকলিয়া ক্ৰছিঙৰ সমীপত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা এখন গাড়ীত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। জিলাখনৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত অভিষেক চৌধুৰীয়ে প্ৰকাশ কৰা মতে 12 শ্ৰমিক থিতাতে নিহত হয় আৰু গুৰুতৰভাৱে আহতসকলক প্ৰাৰম্ভিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে ইন্দোৰলৈ প্ৰেৰণ কৰা হয়। তিৰলা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে ঘটনাত নিহতসকলৰ নিকট আত্মীয়লৈ 2,00,000 টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱেও এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়াললৈ 4,00,000 টকাকৈ, গুৰুতৰভাৱে আহতসকললৈ 1,00,000 টকাকৈ আৰু আহতসকললৈ 50,000 টকাকৈ সাহায্য ঘোষণা কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজিৰে পৰা দুদিনীয়াকৈ লাডাখ ভ্ৰমণ কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে ভ্ৰমণৰ সময়ছোৱাত তেওঁ বুদ্ধ পূৰ্ণিমা উপলক্ষে কাইলৈৰ পৰা প্ৰথমবাৰৰ বাবে হ'বলগীয়া ভগৱান বুদ্ধৰ পবিত্ৰ অৱশেষৰ আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীত অংশ ল'ব। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকসকলে এই প্ৰদৰ্শনীত ভগৱান বুদ্ধৰ প্ৰতি শ্ৰদ্ধা জনাব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ইটালীৰ প্ৰতিৰক্ষা মন্ত্ৰী গুইডো ক্ৰুচেটোৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কালি এটা বিবৃতিযোগে জানিবলৈ দিয়া অনুসৰি নেতা দুগৰাকীয়ে দুয়োখন দেশৰ মাজত থকা প্ৰতিৰক্ষা সহযোগিতাৰ সৈতে জড়িত বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰিব। উল্লেখযোগ্য যে এয়া হৈছে ইটালী প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ প্ৰথমটো ভাৰত ভ্ৰমণ। শ্ৰীসিঙে 2023 অক্টোবৰ মাহত ৰোম ভ্ৰমণ কৰাৰ পাছতে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা সহযোগিতা অধিক সুদৃঢ় হৈ পৰিছিল। কৰ্ণাটকৰ বেংগালুৰুত কালি বৰিং আৰু লেডী কাৰ্জন হস্পিটেলৰ সমীপৰ এখন বেগ খহি পৰাৰ ফলত 3টি শিশুকে ধৰি 7 লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। অঞ্চলটোত ধাৰাসাৰ বৰষুণ, ধুমুহা আৰু শিলাবৃষ্টিৰ সময়ত এই লোককেইজনে বেগখনৰ কাষত আশ্ৰয় লৈছিল। অকস্মাতে বেগখন খহি পৰাৰ ফলত এই লোককেইজন আৱদ্ধ হৈ পৰে আৰু থিতাতে মৃত্যু হয়। আৰক্ষী তথা জৰুৰীকালীন সেৱা দল ততালিকে ঘটনাস্থলীত উপস্থিত হৈ অভিযান চলাই মৃতদেহকেইটা উদ্ধাৰ কৰাৰ লগতে আহত লোকসকলক চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। মুখ্যমন্ত্ৰী চিদাৰাম্মায়ে অঞ্চলটো পৰিদৰ্শন কৰি এই ঘটনা অতিকৈ শোকাবহ বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এই লোকসকলৰ প্ৰাণহানিক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি মুৰ্মুৱে এই ঘটনা শোকাবহ বুলি উল্লেখ কৰি নিহতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আৰোগ্য কামনা কৰে। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনেও ঘটনাত গভীৰ শোক প্ৰকাশ কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰে। ঝাৰখণ্ডৰ পশ্চিম সিংভুম জিলাৰ চাৰাণ্ডা বনাঞ্চলৰ নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এজন মাওবাদী নিহত হয়। নিহত মাওবাদীজনৰ পৰা 1,00,000 টকা উদ্ধাৰ কৰা হৈছে। লোকজন ইজৰাইল পূৰ্তি বুলি চিনাক্ত কৰা হৈছে। উল্লেখযোগ্য যে কোবৰা 209 বেটেলিয়নকে ধৰি সুৰক্ষা বাহিনীসমূহে যোৱা দুদিন ধৰি ৰুটুগুটু, টুনবেদা আৰু বৰৈ অঞ্চলত অভিযান চলাই আহিছিল। এই অভিযানকালত মাওবাদী উগ্ৰপন্থীয়ে কৰা গুলীচালনাৰ প্ৰত্যুত্তৰত সুৰক্ষা বাহিনীয়ে গুলীচালনা কৰিছিল। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশা ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে মুম্বাই ইণ্ডিয়ানছক 6 উইকেটত পৰাস্ত কৰে। টছত জিকি মুম্বাই প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 243 ৰাণ সংগ্ৰহ কৰে। হায়দৰাবাদৰ হৈ ট্ৰেভিছ হেডে 30টা বলত 76 ৰাণ আৰু হেনৰি ক্লাছেনে 65 ৰাণ সংগ্ৰহ কৰে। আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটান্ছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। পশ্চিমবংগ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কালি 92.67% ভোটদান হয়। ভাৰতে 2026-2027 বৰ্ষত 51,000 কোটি টকাৰো অধিক ধন বিনিয়োগেৰে 62খন জাহাজ সংযোজনৰ পৰিকল্পনা কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশা ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে মুম্বাই ইণ্ডিয়ানছক 6 উইকেটত পৰাস্ত কৰিছে।